এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অপাৰেচন সিন্ধুৰ আৰু অপাৰেচন মহাদেৱে ভাৰতীয় নাগৰিকৰ জীৱনৰ লগত খেলা কৰা সন্ত্ৰাসৰ পৰিকল্পনাকাৰীসকললৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতে কাৰো ভূমি নিবিচাৰে, কিন্তু নিজৰ ভূমি ৰক্ষাৰ বাবে যিকোনো পৰিসৰলৈ যাবলৈ সাজু বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ মাতা বৈষ্ণদেৱী মন্দিৰলৈ যোৱা পথত প্ৰবল বৰষুণৰ ফলত কালি হোৱা ভূমিস্খলনত কমেও 30 লোকৰ মৃত্যু হৈছে। আৰু US অপেন টেনিছ প্ৰতিযোগিতাৰ তৃতীয় দিনা মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ চেম্পিয়ন কোকো গফে আজলা টমজানভিকক পৰাস্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে অপাৰেচন সিন্দুৰ আৰু অপাৰেচন মহাদেৱে ভাৰতীয় নাগৰিকৰ জীৱনৰ লগত খেলা কৰা সন্ত্ৰাসৰ পৰিকল্পনাকাৰীসকললৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। শ্ৰীশ্বাহে আজি পেহেলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীসকলক অপাৰেচন মহাদেৱৰ জৰিয়তে প্ৰতিহত কৰা দেশৰ সেনাবাহিনী, জম্মু কাশ্মীৰৰ আৰক্ষী আৰু CRPFৰ বীৰ বিষয়া জোৱানসকলক সাক্ষাৎ কৰাৰ লগতে সন্মান প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে অপাৰেচন সিন্দুৰে জনসাধাৰণৰ মনলৈ সন্তুষ্টি আনিছে, কিন্তু অপাৰেচন মহাদেৱে সকলোৰে মনলৈ আস্থা ঘূৰাই আনি সন্তুষ্টি প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ সবিশেষ ভাৰতৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰে প্ৰযুক্তিগতভাৱে পোহৰলৈ আনিছে। শ্ৰীশ্বাহে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীসমূহে সন্ত্ৰাসবাদীৰ যিকোনো ধৰণৰ কুটাঘাত প্ৰতিহত কৰিবলৈ সমৰ্থ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ নিৰাপত্তা বাহিনীসমূহক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ভাৰতে কাৰো ভূমি নিবিচাৰে, কিন্তু নিজৰ ভূমি ৰক্ষাৰ বাবে যিকোনো পৰিসৰলৈ যাবলৈ সাজু। তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে ভূ ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হ্ৰস্বকালীন সংঘাতৰ লগতে দীঘলীয়া যুদ্ধলৈকে সকলো ধৰণৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবে সাজু থাকিব লাগিব। মধ্যপ্ৰদেশৰ আৰ্মি ৱাৰ কলেজ মহৌত অনুষ্ঠিত যৌথ আলোচনা কাৰ্যসূচী ৰণ সংবাদৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে আজিৰ যুদ্ধত যুদ্ধ ইমানেই অভাৱনীয় আৰু হঠাতে সংঘটিত হয় যে এই যুদ্ধ কেতিয়াও শেষ হ'ব বা কিমান দিনলৈ চলিব সেইটো অনুমান কৰা কঠিন হৈ পৰিছে। তেওঁ কয় যে বিশ্বই আজি আমাক কেৱল শক্তিৰ বাবে নহয় বৰং সত্য, শান্তি আৰু ন্যায়ৰ প্ৰতি আমাৰ সমৰ্পণৰ মনোভাৱৰ বাবে সন্মান কৰে। ভাৰতৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ ডাঙৰ, কিন্তু আমাৰ সংকল্প আৰু সাহস তাতোকৈ ডাঙৰ বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱত প্ৰজ্ঞা আৰু বিচক্ষণতাৰ দেৱতা গণেশৰ জন্মবাৰ্ষিকী অতি আনন্দ আৰু ভক্তিৰে পালন কৰা হয়। বাধা বিঘিনিনাশক ভগৱান গণেশে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হবলৈকো তেওঁ ৰাইজলৈ প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তি আৰু বিশ্বাসেৰে ভৰা এই পবিত্ৰ উৎসৱে সকলোলৈ মংগল কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। ভগৱান গণেশে তেওঁৰ সকলো ভক্তক সুখ, শান্তি আৰু সুস্বাস্থ্যৰ আশীৰ্বাদেৰে পুষ্ট কৰিব বুলি তেওঁ প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা গণোৎসৱৰ পালন উলহ মালহেৰে আৰম্ভ হৈছে। অহা অনন্ত চতুৰ্দশী পৰ্যন্ত 11 ধৰি এই গণেশ চতুৰ্থী উদযাপন কৰা হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সুৰক্ষা পৰিষদৰ সংস্কাৰৰ বাৰ্তালাপ 17 বাবে পিছুৱাই দিছে। পৰৱৰ্তী অধিৱেশনত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান এই 4 জি4ৰ ৰাষ্ট্ৰই সাধাৰণ সভাৰ এই সিদ্ধান্তৰ বাবে সমালোচনা কৰি ইয়াৰ ৰাষ্ট্ৰসংঘৰ প্ৰতি গোলকীয় আস্থা হ্ৰাস পাব বুলি মন্তব্য কৰিছে। এই জি4 ৰাষ্ট্ৰই সুৰক্ষা পৰিষদত স্থায়ী আৰু অস্থায়ী আসন বৃদ্ধিৰ পোষকতা কৰিছে। জি4ৰ ৰাষ্ট্ৰৰ হৈ এই বিষয়টো যা সন্দৰ্ভত জাপানে কৈছে যে সাধাৰণভাৱে ৰাষ্ট্ৰসংঘৰ প্ৰতি থকা আস্থা ধৰি ৰখাত বিফল হৈছে। উল্লেখযোগ্য যে ভাৰতকে ধৰি জি4ৰ আন ৰাষ্ট্ৰকেইখনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আসনৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ মাতা বৈষ্ণদেৱী মন্দিৰলৈ যোৱা পথত প্ৰবল বৰষুণৰ ফলত কালি হোৱা ভূমিস্খলনত কমেও 30 লোকৰ মৃত্যু হৈছে। এই ঘটনার বাতৰি পোৱাৰ লগে লগে চি আৰ পি এফৰ ষষ্ঠ বেটেলিয়নৰ জোৱানৰ এটা দলে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। আহত লোকসকলক কাটৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। দলটোৱে তীৰ্থযাত্ৰীসকলক চিকিৎসা সাহায্য আৰু খাদ্য যোগান ধৰাৰ লগতে আন প্ৰয়োজনীয় সকলো ধৰণৰ সাহায্য প্ৰদান কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰা মতে জম্মু টাৱিৰ নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈ থকাৰ লগতে চেলাব নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এছ ডি আৰ এফ, এন ডি আৰ এফ, অৰ্ধসামৰিক বাহিনী, সেনাবাহিনী আৰু বায়ুসেনা বাহিনীক যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ সাজু কৰি ৰখা হৈছে। যোৱা নিশাৰে পৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ব্যাহত হোৱা বিদ্যুৎ, পানী আৰু মোবাইল সেৱা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে প্ৰয়াস অব্যাহত ৰাখিছে। ইতিমধ্যে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক বিশেষ প্ৰয়োজন নহলে ঘৰৰ বাহিৰ নোলাবলৈ আহ্বান জনোৱা হৈছে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আহত লোকসকলক প্ৰয়োজনীয় চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পৰিস্থিতি সন্দৰ্ভত জম্মু কাশ্মীৰ প্ৰশাসনৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘটনাত নিহত লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ এই ঘটনাত হতাহত হোৱা সকলো লোককে প্ৰশাসনে সহায় সহযোগিতা আগবঢ়াই আছে বুলি প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰেলৱে কাটৰা, উধমপুৰ আৰু জম্মু ৰেলৱে ষ্টেচনলৈ যাবলগীয়া আৰু ষ্টেচনকেইটাৰ পৰা আহিবলগীয়া 18খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। ৰেল মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি 4খন ৰেলৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰেলগাড়ীসমূহৰ ভিতৰত 7খনে কাটৰা, 2খনে উধমপুৰ আৰু 1খনে জম্মুৰ পৰা যাত্ৰা কৰাৰ কথা আছিল। মন্ত্ৰালয়ে কাটৰা আৰু উধমপুৰলৈ বুলি যাবলগীয়া কেইবাখনো ৰেল বাতিল কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে কাটৰা শ্ৰীনগৰ অংশত ৰেল যাত্ৰা পূৰ্বৰ দৰে চলি আছে। বিগত সোমবাৰৰ নিশাৰ পৰা অঞ্চলটোত হৈ থকা ধাৰাষাৰ বৰষুণে কেইবাখনো দলং ক্ষতিগ্ৰস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ আজি তৃতীয় দিনা মহিলাৰ একশাখাৰ প্ৰথম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ চেম্পিয়ন কোকো গোফে আজলা টমজানভিকক পৰাস্ত কৰে। ফ্ৰেন্স অপেনৰ বৰ্তমানৰ বিজেতা তথা এই প্ৰতিযোগিতাৰ তৃতীয় বাছনিৰ গোফে তেওঁ প্ৰতিদ্বন্দ্বীক 6-4, 6-7, 7-5 ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইফালে পুৰুষৰ শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টমি পলে এলমাৰ মুলাৰক 6-3, 6-3, 6-1 পোনপটীয়া ছেটত পৰাস্ত কৰে। আন এখন খেলত আলেকজেণ্ডাৰ জেভেৰেভে এলেজেণ্ড্ৰো টাবিলক 6-2, 7-6, 6-4 পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰতৰ প্ৰাক্তন বেগী বলাৰ ৰবিচন্দ্ৰন অশ্বিনে আই পি এল খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰী অশ্বিনে কয় যে তেওঁ এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ লীগ পৰ্যায়ৰ খেলত অংশ ল'ব। আই পি এলৰ ইতিহাসত 221খন খেলত অংশ লৈ 187টা উইকেট লৈ সৰ্বাধিক উইকেট লোৱাৰ তালিকাত চতুৰ্থ স্থান অধিকাৰ কৰিছে। 14 বছৰীয়া খেলুৱৈ জীৱনত তেওঁ চেন্নাই ছুপাৰ কিংছ, ৰাইজিং পুনে ছুপাৰ জায়েণ্ট, পাঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অপাৰেচন সিন্দুৰ আৰু অপাৰেচন মহাদেৱে ভাৰতীয় নাগৰিকৰ জীৱনৰ লগত খেলা কৰা সন্ত্ৰাসৰ পৰিকল্পনাকাৰীসকললৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতে কাৰো ভূমি নিবিচাৰে কিন্তু নিজৰ ভূমি ৰক্ষাৰ বাবে যিকোনো পৰিসৰলৈ যাবলৈ সাজু বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ মাতা বৈষ্ণদেৱী মন্দিৰলৈ যোৱা পথত প্ৰবল বৰষুণৰ ফলত কালি হোৱা ভূমিস্খলনত কমেও 30গৰাকী লোকৰ মৃত্যু হৈছে। আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ তৃতীয় দিনা মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ চেম্পিয়ন কোকো গোফে আজলা টমজানভিকক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।